Ella a Cajpani. বাতৰি সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনোভাৱ ব্যক্ত কৰিব। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। চৰকাৰে সমগ্ৰ দেশত পেট্ৰলিয়ামজাত পদাৰ্থ আৰু ৰন্ধন গেছৰ নিৰন্তৰ উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে ভালেমান পদক্ষেপ লৈছে। চৰকাৰে নীতি আয়োগ পুনৰ গঠন কৰিছে। অৰ্থনীতিবিদ অশোক কুমাৰ লাহিৰীক আয়োগৰ উপাধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 133 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত কেইবাখনো প্ৰচাৰ সভাত ভাগ লোৱাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি পূব বৰ্ধমানৰ জামালপুৰত এখন নিৰ্বাচনী সভাত অংশ লৈ তেওঁৰ দল ক্ষমতালৈ আহিলে ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি আৰু সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ ৰূপায়ণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ লগতে মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱাৰো আশ্বাস দিয়ে। দলৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে হুগলীৰ গোঘাট আৰু আৰামবাগত নিৰ্বাচনী সভাত ভাষণ দিয়ে। শ্ৰীসিঙে মহিলাক 3,000 টকাকৈ সাহায্য প্ৰদান আৰু খালী হৈ থকা চৰকাৰী পদসমূহ পূৰণ কৰা হ'ব বুলি মন্তব্য কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা JP নাড্ডা, নীতিন নবীন আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও কালি বৰ্ধমান আৰু উত্তৰ 24 পৰগণা জিলাৰ বিভিন্ন স্থানত দলৰ হৈ প্ৰচাৰ চলায়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰামবাগত এটা ৰোড শ্বোত ভাগ লয়। ইপিনে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মমতা বেনাৰ্জী কালি উত্তৰপাৰাত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। তেওঁ কয় যে দলৰ আইনী যুঁজৰ বাবে 32 লাখ লোকৰ নাম ভোটাৰ তালিকাত পুনৰ অন্তৰ্ভুক্ত হৈছে বুলি দাবী কৰে। পাছত তেওঁ বিৰাটীত এটা ৰোড শ্বত আৰু ভৱানীপুৰত পদযাত্ৰা কাৰ্যসূচীত অংশ লয়। তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীয়ে কালি বসিৰহাটত এখন নিৰ্বাচনী সভাত ভাগ লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ উন্নয়ন পুঁজি বন্ধ কৰি ৰখা বুলি অভিযোগ তোলে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও কালি শ্ৰীৰামপুৰ, মেট্ৰিয়া ব্ৰুজ আৰু শ্বহীদ মিনাৰত প্ৰচাৰ অভিযানত ভাগ লয়। প্ৰচাৰ কালত কংগ্ৰেছ নেতাগৰাকীয়ে নৰেন্দ্ৰ মোদী আৰু মমতা বেনাৰ্জী উভয়কে তীব্ৰ সমালোচনা কৰে। পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সমীক্ষাৰ অন্তত ভোটদানৰ হাৰ আৰু বৃদ্ধি পাইছে। ৰাজ্যখনত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ 93.19% হৈছে। নিৰ্বাচন আয়োগে এই হাৰ দেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা সৰ্বাধিক বুলি প্ৰকাশ কৰিছে। জিলাভিত্তিত কোচবিহাৰত সৰ্বাধিক 96.2% আৰু কালিম্পঙত ন্যূনতম 83.04% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। প্ৰশাসনিক মহলে প্ৰথম পৰ্যায়ৰ অভিলেখ ভোটদানক অকল পাৰিসংখ্যিক সফলতাই নহয় বৰং পশ্চিমবংগৰ জনসাধাৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ নতুন নিদৰ্শন বুলি অভিহিত কৰিছে। চৰকাৰে সমগ্ৰ দেশত পেট্ৰলিয়ামজাত পদাৰ্থ আৰু ৰন্ধন গেছৰ নিৰন্তৰ উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে ভালেমান পদক্ষেপ লৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ঘৰুৱা কামত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ যোগানত অগ্ৰাধিকাৰ দিয়া হৈছে আৰু কোনো বিতৰণ কেন্দ্ৰত যোগান ব্যাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই। সমগ্ৰ দেশত অনলাইন যোগে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিং প্ৰায় 99% আৰু OTPৰ জৰিয়তে প্ৰদান কৰা চিলিণ্ডাৰৰ সংখ্যা 94.5% বৃদ্ধি পাইছে। যোৱা 5 মাৰ্চৰ পৰা 5,36,000ৰো অধিক PNG সংযোগ কৰা হৈছে আৰু অতিৰিক্ত 2,61,000 সংযোগ প্ৰদানৰ বাবে আন্তঃগাঁথনিৰ সৃষ্টি কৰা হৈছে। ইয়াৰ ফলত মুঠ PNG সংযোগৰ সংখ্যা 7,97,000লৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি প্ৰায় 6 লাখ গ্ৰাহকে নতুন PNG সংযোগৰ বাবে নাম পঞ্জীয়ন কৰিছে। কালি পর্যন্ত ৪২ হাজাৰৰো অধিক পি এন জি উপভোক্তাই ৰন্ধন গেছৰ সংযোগ ঘূৰাই দিছে। সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেল ভাণ্ডাৰৰ সৈতে উচ্চ উৎপাদন ক্ষমতাৰে কাম কৰি আছে। দেশত পেট্ৰল আৰু ডিজেল পৰ্যাপ্ত মাত্ৰাত মজুত আছে। দেশৰ বিভিন্ন স্থানৰ খুচুৰা বিপণীসমূহেও স্বাভাৱিকভাৱে কাম কৰি আছে। ইপিনে বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে উপসাগৰীয় অঞ্চলত থকা ভাৰতীয় নাৱিকসকল নিৰাপদে আছে আৰু যোৱা ২৪ ঘণ্টাত ভাৰতীয় ধবজা বহনকাৰী জাহাজৰ সৈতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই বুলি প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় অঞ্চল আৰু পশ্চিম এছিয়াৰ ঘটনাক্ৰম নিৰীক্ষণ কৰি আছে আৰু অঞ্চলটোত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তা, সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। যোৱা ২৮ ফেব্ৰুৱাৰীৰ পাছৰে পৰা অঞ্চলটোৰ প্ৰায় ১২,৬৫,০০০ লোক উভতি আহিছে। ইৰাণৰ আকাশী পথ মালবাহী আৰু চাৰ্টাৰ্ড বিমানৰ বাবে আংশিকভাৱে খোলা আছে। ভাৰতীয় নাগৰিকসকলক ইৰাণ ভ্ৰমণ এৰাই চলিবলৈ আৰু ইতিমধ্যে দেশখনত থকাসকলক দূতাবাসৰ সহায়ত স্থলপথেৰে ঘূৰি আহিবলৈ আহান জনোৱা হৈছে। তেহৰাণত থকা ভাৰতীয় দূতাবাসে এতিয়ালৈকে ২,৪৪৩গৰাকী ভাৰতীয় নাগৰিকক ইৰাণৰ পৰা স্থলপথেৰে নিৰাপদে ওলাই অহাত সহায় কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে নীতি আয়োগ পুনৰ গঠন কৰিছে। অৰ্থনীতিবিদ অশোক কুমাৰ লাহিৰিক আয়োগৰ উপাধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। তেওঁ বৰ্তমান উপাধ্যক্ষ সুমন কে বেৰীৰ স্থলাভিষিক্ত হ'ব। চৰকাৰে শ্ৰী লাহিৰিৰ লগতে ৰাজীৱ গৌবা, প্ৰফেচাৰ কে ভি ৰাজু, প্ৰফেচাৰ গোবৰ্ধন দাস, ডঃ এম শ্ৰীনিবাস আৰু প্ৰফেচাৰ অভয় কাৰাণ্ডিকাৰক নীতি আয়োগৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সামাজিক মাধ্যমযোগে কয় যে নীতি আয়োগ দেশৰ নীতি প্ৰণয়নৰ পৰিকাঠামোৰ গুৰুত্বপূৰ্ণ স্তম্ভৰূপে পৰিগণিত হৈছে। ইয়াৰ জৰিয়তে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ শক্তিশালী হৈছে, সংস্কাৰ ব্যৱস্থাই গতি লাভ কৰিছে আৰু জীৱন ধাৰণ সুচল হৈ পৰিছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে নীতি আয়োগে বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন আৰু দীৰ্ঘকালীন কৌশলগত চিন্তাধাৰাৰ প্ৰগতিশীল মঞ্চৰূপে কাম কৰি আহিছে। নীতি আয়োগৰ নতুন উপাধ্যক্ষ অশোক কুমাৰ লাহিৰিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। বৈঠকত শ্ৰীমোদীয়ে লাহিৰিক উপাধ্যক্ষ হিচাপে নিযুক্তিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনীতি আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰত শ্ৰীলাহিৰিৰ চহকী অভিজ্ঞতাই দেশৰ সংস্কাৰ আৰু বিকশিত ভাৰতমুখী যাত্ৰাক শক্তিশালী কৰিব। শ্ৰীমোদীয়ে লগতে অৰ্থনীতিবিদগৰাকীৰ প্ৰচেষ্টাই দেশত নীতি প্ৰণয়ন প্ৰক্ৰিয়াত নতুন গতি প্ৰদান কৰিব বুলি আস্থা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নীতি আয়োগৰ নৱনিযুক্ত পূৰ্ণকালীন সদস্যসকলকো শুভেচ্ছা জ্ঞাপন কৰে। চৰকাৰে নগৰীয়া প্ৰত্যাহ্বান পুঁজিৰ অধীনত মহানগৰসমূহৰ উন্নয়নৰ অৰ্থে পৰৱৰ্তী ৪ বছৰৰ বাবে ১,০০,০০০ কোটি খৰচ কৰিব। নতুন দিল্লীত কালি অনুষ্ঠিত ৫৬সংখ্যক গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন নিগম লিমিটেডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে এইদৰে কয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২২৮ ৰাণ সংগ্ৰহ কৰে। ৰাজস্থান ৰয়েলছৰ হৈ বৈভৱ সূৰ্যবংশীয়ে ৩৭টা বলত ১০৩ ৰাণ সংগ্ৰহ কৰে। ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ বাবে ২২৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৮ অভাৰ ৩টা বলত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ঈশান কিষাণে ৩১টা বলত ৫৭ ৰাণ আৰু অভিষেক শৰ্মাই ৫৭ ৰাণৰ বৰঙণি আগবঢ়ায়। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত পাঞ্জাব কিংছে দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ২টা উইকেট হেৰুৱাই ২৬৪ ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি ২খনকৈ খেল অনুষ্ঠিত হ'ব। প্ৰথমখন খেল চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছ অৱতীৰ্ণ হ'ব। দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি ৭:৫৫ শুনিবলৈ পাব।